আদিপুস্তক 30 অধ্যায়। বিলহা আৰু জিলপাৰ সন্তানসকল। ৰাহেলে যেতিয়া দেখিলে যে তেওঁ জাকুবলৈ কোনো সন্তান জন্ম দিব পৰা নাই, তেতিয়া বায়েকক হিংসা কৰিবলৈ ধৰিলে। ৰাহেলে জাকুবক ক'লে, মোক সন্তান দিয়া, নহ'লে মই মৰিম। তেতিয়া ৰাহেললৈ জাকুবৰ অতিশয় খং উঠিল। তেওঁ ক'লে, যিজনে তোমাক গৰ্ভফল নিদিয়াকৈ ৰাখিছে, মই সেই ঈশ্বৰ নেকি? ৰাহেলে ক'লে, চাওক, মোৰ দাসী বিলহা আছে, আপুনি তাই সৈতে শয়ন কৰক, যাতে তাই মোৰ কোলাত সন্তান দিব পাৰে, আৰু মই তাইৰ দ্বাৰাই সন্তান লাভ কৰিম। তেতিয়া ৰাহেলে তেওঁৰ দাসী বিলহাৰ লগত জাকুবৰ বিয়া দিলে। তাতে বিলহা গৰ্ভৱতী হৈ জাকুবলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেতিয়া ৰাহেলে ক'লে, ঈশ্বৰে মোৰ কথা শুনি সুবিচাৰ কৰিলে, তেওঁ নিশ্চয়কৈ মোৰ কাকুতি শুনিলে আৰু মোক এটি পুত্ৰ দিলে, সেয়ে তেওঁ সেই পুত্ৰৰ নাম দান ৰাখিলে। ৰাহেলৰ দাসী বিলহা পুনৰবাৰ গৰ্ভৱতী হৈ জাকুবলৈ দ্বিতীয় পুত্ৰ প্ৰসৱ কৰিলে। তেতিয়া ৰাহেলে ক'লে, মই মোৰ বাইদেউৰ সৈতে মালযুদ্ধ কৰি জয়ী হ'লো, সেয়ে তেওঁ ল'ৰাটিৰ নাম নপ্তালি থলে। পাছত লেয়াই নিজে গৰ্ভধাৰণ কৰিবলৈ এৰা দেখি তেওঁ নিজৰ দাসী জিলপাক জাকুবৰ ভাৰ্যা কৰি দিলে। তাতে লেয়াৰ দাসী জিলপাই জাকুবলৈ এটি পুত্ৰ জন্ম দিলে। লেয়াই ক'লে, ই কেনে সৌভাগ্য, এইবুলি তেওঁ ল'ৰাটিৰ নাম গাত ৰাখিলে। তাৰ পাছত লেয়াৰ দাসী জিলপাই জাকুবলৈ তেওঁৰ দ্বিতীয় পুত্ৰ জন্ম দিলে। তাতে লেয়াই ক'লে, মই সুখী, কিয়নো ছোৱালীবোৰে মোক সুখী বুলি ক'ব, সেয়ে তেওঁ তাৰ নাম আছেৰ ৰাখিলে। লেয়াৰ পুনৰ মাতৃ হোৱা। তাৰ পাছত ঘেঁহুধান দোৱা সময়ত ৰুবেনে ওলাই গৈ পথাৰত দুডা ফল পাই তেওঁৰ মাক লেয়াক আনি দিলে। তেতিয়া ৰাহেলে লেয়াক ক'লে, তোমাৰ পুত্ৰই অনা দুডা ফলৰ কেইটামান মোকো দিয়া। তাতে লেয়াই তেওঁক ক'লে, তুমি মোৰ স্বামীকে ল'লা, ই জানো সৰু কথা, আকৌ এতিয়া মোৰ পুত্ৰই অনা দুডা ফলো তুমি ল'ব খোজানে? তেতিয়া ৰাহেলে ক'লে, তেন্তে তোমাৰ পুত্ৰই অনা দুডা ফলৰ সলনি তেওঁ আজি ৰাতি তোমাৰে সৈতে শয়ন কৰিব। গধূলি পৰত জাকুব যেতিয়া পথাৰৰ পৰা উলটি আহিল, লেয়াই বাহিৰলৈ আহি তেওঁক আগবঢ়াই আনিবলৈ গ'ল। লেয়াই ক'লে, তুমি আজি ৰাতি মোৰ লগত শয়ন কৰিব লাগে, কিয়নো মোৰ ল'ৰাই অনা দুডা ফল দি মই আপোনাৰ বেজ দিলোঁ। তাতে সেই ৰাতি জাকুবে লেয়াৰ সৈতে শয়ন কৰিলে। ঈশ্বৰে লেয়াৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁ পুনৰ গৰ্ভৱতী হৈ জাকুবলৈ পঞ্চম পুত্ৰ প্ৰসৱ কৰিলে। তেতিয়া লেয়াই ক'লে, মই মোৰ স্বামীক মোৰ দাসীক দিছিলোঁ, আৰু সেয়ে ঈশ্বৰে মোক তাৰ বেজ দিলে, তাৰ কাৰণে তেওঁ পুত্ৰৰ নাম ইছাখৰ ৰাখিলে। পাছত লেয়াৰ আকৌ গৰ্ভৱতী হ'ল আৰু জাকুবলৈ তেওঁ ষষ্ঠ পুত্ৰ প্ৰসৱ কৰিলে। লেয়াই ক'লে, ঈশ্বৰে মোক এক উত্তম উপহাৰ দিলে, এতিয়া মোৰ স্বামীয়ে মোক সন্মান কৰিব, কিয়নো মই তেওঁলৈ ছয়টি পুত্ৰ প্ৰসৱ কৰিলোঁ। তাতে লেয়াই তেওঁৰ পুত্ৰৰ নাম জবুলন ৰাখিলে। তাৰ পাছত তেওঁ এজনী ছোৱালী প্ৰসৱ কৰিলে আৰু তাইৰ নাম দিনা ৰাখিলে। ৰাহেলৰ প্ৰথম সন্তান। পাছত ঈশ্বৰে ৰাহেলক সোঁৱৰিলে। ঈশ্বৰে ৰাহেলৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁকো গৰ্ভধাৰণৰ ক্ষমতা দিলে। তাতে ৰাহেল গৰ্ভৱতী হ'ল আৰু তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেতিয়া তেওঁ ক'লে, ঈশ্বৰে মোৰ অপযশ দূৰ কৰিলে। তেওঁ সন্তানৰ নাম যোছেফ ৰাখি ক'লে যে, যিহুৱাই মোক আন এটি পুত্ৰ দান কৰিলে। লাবণৰ সৈতে জাকুবৰ নতুন বন্দোবস্ত। ৰাহেলে যোছেফক প্ৰসৱ কৰাৰ পাছত জাকুবে লাবণক ক'লে, এতিয়া মোক বিদায় দিয়ক, যাতে মই নিজৰ দেশ আৰু নিজৰ ঘৰলৈ যাব পাৰোঁ। মোৰ ভাইজা আৰু সন্তানসকলৰ কাৰণে মই আপোনাক সেৱা কৰিলোঁ, এতিয়া তেওঁলোকক লৈ মোক যাবলৈ দিয়ক, কিয়নো আপুনি নিজেই জানে মই কিভাৱে আপোনাৰ সেৱা কৰিলোঁ। তেতিয়া লাবণে তেওঁক ক'লে, যদিহে মই তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে থাকা, কাৰণ যিহুৱাই যে তোমাৰ কাৰণে মোক আশীৰ্বাদ কৰিছে তাক মই অনুমান কৰি বুজিছো। তেওঁ আৰু ক'লে, তোমাৰ বেচ তুমি নিৰূপণ কৰা, মই তাকে তোমাক দিম। তেতিয়া জাকুবে তেওঁক ক'লে, মই কেনেকৈ আপোনাৰ সেৱা কৰিছো আৰু মোৰ হাতত আপোনাৰ পশুৰ জাকবোৰৰ কি অৱস্থা হৈছে তাক আপুনি জানে। মই অহাৰ আগেৰে আপোনাৰ পশুধন অলপ আছিল, কিন্তু এতিয়া সেইবোৰ বাঢ়ি গৈ প্ৰচুৰ হ'ল। মই যি যি ঠাইতে কাম কৰিলো তাতেই জিহুৱাই আপোনাক আশীৰ্বাদ কৰিলে, কিন্তু মোৰ নিজৰ পৰিয়ালৰ কাৰণেনো মই কেতিয়া কাম কৰিম? তেতিয়া লাবণে ক'লে, মই তোমাক কি বেজ দিম? জাকুবে ক'লে, আপুনি মোক একোকে দিব নালাগে। আপুনি যদি মোলৈ এই কাম কৰে তেন্তে মই পুনৰ আপোনাৰ পশুৰজাক চৰাম আৰু তাৰ যত্ন ল'ম। আজি আপোনাৰ আটাইবোৰ পশুৰজাকৰ মাজেদি মোক যাবলৈ দিয়ক। সেইবোৰৰ মাজৰ যিবোৰ মেৰ ছাগৰ গাত ফুটুকা ফুটুকি আৰু পখৰা পখৰী দাগ আছে আৰু সকলো কলা বৰণৰ মেৰ ছাগ আছে মই বেলেগ কৰিম। আকৌ যি ছাগলী ফুটুকা ফুটুকি আৰু পখৰা পখৰী দাগ আছে সেইবোৰকো বেলেগ কৰিম। সেয়ে মোৰ বেচ হ'ব। তাতে ভৱিষ্যতে যেতিয়া আপুনি মোৰ বেচ চাবলৈ আহিব তেতিয়া মোৰ ন্যায় কাৰ্যই আপোনাৰ আগত মোৰ পক্ষে সাক্ষ্য দিব। ফুটুকা ফুটুকি আৰু পখৰা পখৰী দাগ নথকা এনে কোনো ছাগলী আৰু কলা বৰণৰ নোহোৱা এনে কোনো মেৰ ছাগ যদি মোৰ ওচৰত পায় সেয়ে মই চুৰ কৰা বুলি ধৰা হ'ব। তেতিয়া লাবণে ক'লে, বাৰু তোমাৰ কথাৰ দৰেই হওক। পাছত লাবণে সেইদিনাই পখৰা পখৰী আৰু ফুটুকা ফুটুকি দাগ থকা মতা ছাগলী আৰু পখৰা পখৰী ও ফুটুকা ফুটুকি মাইকী ছাগলীবোৰক, অৰ্থাৎ যিবোৰৰ গাত বগা বৰণ আছিল সেইবোৰক আৰু কলা বৰণৰ মেৰ ছাগবোৰক বেলেগ কৰি নিজ পুতেকহঁতৰ হাতত সেইবোৰ গতাই দিলে। তাৰ পাছত তেওঁ জাকুবৰ ওচৰৰ পৰা তিনিদিনৰ পথ দূৰত্বলৈ আঁতৰি গ'ল আৰু জাকুবে লাবণৰ অৱশিষ্ট পশুৰ জাকবোৰ চৰাবলৈ ধৰিলে। তাৰ পাছত জাকুবে ঝাউ বাদাম আৰু অমুনৰ গছ কেঁচাৰ ডাল কাটি আনি সেইবোৰৰ বগা আঁচৰ ছাল গুচালে। তাতে ডালবোৰত থকা ভিতৰৰ বগা কাঠৰ আঁচ দেখা পোৱা গ'ল। পশুৰ জাকবোৰে যেতিয়া পানী খাবলৈ আহে তেতিয়া তেওঁ সেই ডালবোৰ লৈ সিহঁতৰ সন্মুখত পানী খোৱা পাত্ৰবোৰ মাজত থিয়কৈ থয়। তাতে পানী খাবলৈ আহোঁতে সিহঁত গাভিনী হয়। এইদৰে সেই ডালবোৰৰ সন্মুখত মিলিত হোৱাৰ পাছত জাকবোৰ গাভিনী হয় আৰু সিহঁতে ফুটুকা ফুটুকি ও পখৰা পখৰী পোৱালি জগায়। জাকুবে মাইকী মেৰ ছাগবোৰক বেলেগ কৰে আৰু পোৱালিবোৰক লৈ লাবণৰ আঁচ থকা পশুবোৰ আৰু কলা বৰণীয়া সকলো মেৰ ছাগবোৰৰ মাজত ৰাখে। এইদৰে তেওঁ নিজৰ কাৰণে বেলেগে এক পশু পাল গঢ়ি তোলে আৰু সেইবোৰক তেওঁ লাবণৰ জাকৰ সৈতে মিলিবলৈ নিদিয়ে। যেতিয়া জাকত থকা স্বাস্থ্যৱান মেৰ ছাগবোৰ গাভিনী হয় তেতিয়া জাকুবে সিহঁতৰ পানী খোৱা পাত্ৰৰ মাজত চকুৰ সন্মুখত সেই ডালবোৰ থয় যাতে সেই ডালবোৰৰ সন্মুখতে সিহঁত গাভিনী হয়। কিন্তু দুৰ্বল পশুবোৰৰ আগত হ'লে নথয়, তাতে দুৰ্বলবোৰৰ লাবণৰ আৰু বলি পশুবোৰ জাকুবৰ হয়। এইদৰে জাকুব অতিশয় ধনী লোক হৈ উঠিল। তেওঁ পশুধন উট গাধ আৰু দাস দাসীৰ সংখ্যা অধিকৰূপে বৃদ্ধি পালে।